এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। অসম মন্ত্ৰীসভাই বিটিচিলৈ 250 কোটি টকা আবণ্টনৰ বাবে অনুমোদন জনাইছে। আজি দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকক ভূমি প্ৰদানৰ বাবে ভূমি চিলিং সংশোধন কৰা সন্দৰ্ভত মন্ত্ৰীসভাই অনুমোদন জনোৱাৰ কথাও উল্লেখ কৰে। ধেমাজি জিলাৰ কাৰেংচাপৰিত চি আৰ পি এফৰ গ্ৰুপ চেণ্টাৰ স্থাপনৰ বাবে 607 বিঘা ভূমি আবণ্টনত মন্ত্ৰীসভাই অনুমোদন দিয়ে। মিছন বসুন্ধৰাৰ জৰিয়তে লখিমপুৰ, কামৰূপ, বৰপেটা, ধুবুৰী, গোৱালপাৰা, দৰঙৰ 224টা পৰিয়াল আৰু কামৰূপ, বৰপেটা, গোৱালপাৰা, গোলাঘাট, দৰঙৰ 84টা পৰিয়াললৈ ভূমি আবণ্টন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্ৰমণৰ সময়তে আধাৰশিলা স্থাপন কৰিবলগীয়া নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ বাবে মন্ত্ৰীসভাৰ বৈঠকতে ৰাজ্য চৰকাৰে মাটিৰ আবণ্টনৰ সিদ্ধান্ত দিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আসাম ভেলি ফাৰ্টিলাইজাৰ কৰ্পৰেচনৰ এমনিয়া ইউৰিয়া প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰিব, যি নতুন ফেক্টৰী স্থাপন কৰিবৰ বাবে যি মাটিৰ প্ৰয়োজন, আজি ৰাজ্য চৰকাৰে সেই মাটিৰ আবণ্টন দিয়ে যাতে আমি প্ৰজেক্টটোৰ কামত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰাৰ লগে লগে আগবাঢ়ি যাব পাৰোঁ।
ইয়াৰ লগতে দৃষ্টিহীন বিশ্বকাপ ক্ৰিকেট বিজয়ী ভাৰতীয় দলৰ সদস্যা চিমু দাসক শাৰীৰিক প্ৰশিক্ষক পদত নিযুক্তি দিয়াৰ বাবে মন্ত্ৰীসভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। আজি মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ প্ৰস্তুতি সন্দৰ্ভতো বিভিন্ন বিষয়ে আলোচনা কৰে। দিছপুৰৰ লোকসেৱা ভৱনৰ চৌহদত আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ 43গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। আজি নিযুক্তি লাভ কৰাসকলৰ ভিতৰত 16গৰাকী মেকানিকেল অভিযন্তা, 11গৰাকী বৈদ্যুতিক অভিযন্তা, 8গৰাকী জনস্বাস্থ্য অভিযন্তা, 6গৰাকী পৰিৱেশিক অভিযন্তা আৰু 2গৰাকী ব্যৱহাৰিক অভিযন্তা আছে। নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত বৰ্তমান 3খন পৌৰ নিগম আছে আৰু নতুনকৈ বহুকেইটা অঞ্চলক পৌৰ এলেকা বা নগৰাঞ্চল হিচাপে চিনাক্ত কৰা হৈছে। খোৱাপানীৰ সমস্যা, কৃত্ৰিম বান, জাবৰ নিষ্কাশন আদিকে ধৰি নগৰীয়া প্ৰশাসনসমূহে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বৰ্তমান সময়ত কিউ আৰ কোডৰ জৰিয়তে ধন আদায়, এছ এম এছ এলাৰ্ট আদিৰ দৰে ব্যৱস্থাই পৌৰ প্ৰশাসনত স্বচ্ছতা আনিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 20 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হ'ব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কাৰ্যসূচীৰ অংশ হিচাপে 21 ডিচেম্বৰত গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ 25গৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। মৰিগাঁও জিলাৰ 3গৰাকী কীৰ্তিমান শিক্ষাৰ্থীয়েও প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এই আলোচনাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে বুলি আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনাইছে। শিক্ষাৰ্থীকেইগৰাকী হৈছে মৈৰাবাৰীৰ পি এম শ্ৰী আদৰ্শ বিদ্যালয়ৰ 11শ্ৰেণীৰ কৃষ্টিজিনা বৰা, মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ৰ 11শ্ৰেণীৰ নঈম মাছুদ আৰু জালুগুটিৰ পি এম শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ জেনিফা আহমেদ। শ্ৰীভূমি জিলাৰ লাটু মালেগড়ত আজি 1857 চনৰ ঐতিহাসিক চিপাহী বিদ্ৰোহৰ শ্বহীদসকলৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰা হয়। জিলা প্ৰশাসন, সীমান্ত সুৰক্ষা বাহিনী আৰু পাটকাই ট্ৰাকাৰ্ছ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে এই শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত চিপাহী বিদ্ৰোহত অংশগ্ৰহণ কৰা চিপাহীসকলৰ আত্মত্যাগ, দেশপ্ৰেম আৰু দায়িত্ববোধক শ্ৰদ্ধা সহকাৰে স্মৰণ কৰা হয়। শ্ৰীভূমি জিলাৰ সহকাৰী আয়ুক্ত ৰংবামন তেৰণ, প্ৰাক্তন সাংসদ মিছন ৰঞ্জন দাস, সীমান্ত সুৰক্ষা বাহিনীৰ কমাণ্ডেণ্ট আৰু পাটকাই ট্ৰাকাৰ্ছৰ সদস্যসকলৰ লগতে ভালেসংখ্যক বিশিষ্ট লোক এই অনুষ্ঠানত উপস্থিত থাকে। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত জিলা বিজেপিৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱীৰ উপস্থিতিত জিলাখনৰ 7টা মণ্ডলৰ মহিলা মৰ্চাৰ নেতৃত্বৰে এই সাংগঠনিক সভা অনুষ্ঠিত হয়। বিদেশী ন্যায়াধীকৰণে নগাঁও জিলাৰ 15জন লোকক বিদেশী বুলি ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এটা নিৰ্দেশযোগে লোককেইজনক 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ জাননী জাৰি কৰিছে। এই নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ ঠিকনা দিয়া এই লোককেইজনৰ ৰাজ্যৰ অন্যান্য ঠাইতো ঠিকনা আছে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।